জিহিজকেল চাৰি অধ্যায়। জিৰচালেমক অৱৰোধ কৰাৰ বিষয়ে দেখুওৱা কেইটামান চিন। হে মনুষ্য সন্তান, তুমি এটা ইটা লোৱা আৰু নিজৰ সন্মুখত ৰাখা, তাৰ পাছত সেই ইটাটোৰ ওপৰত জিৰচালেম নগৰৰ নক্সা আঁকা আৰু তাক অৱৰোধ কৰা। তাৰ বিপৰীতে কোট সাজা, তাৰ বিপৰীতে হাদাম বান্ধা, তাৰ বিপৰীতে চাৰিওফালে চাউনী পাতা আৰু তাৰ বিপৰীতে চাৰিওফালে গড় ভঙা যন্ত্ৰ স্থাপন কৰা। আৰু তুমি এখন লোহাৰ টাৱা লৈ তোমাৰ আৰু নগৰৰ মাজত লোহাৰৰ গড়স্বৰূপে তাক স্থাপন কৰা আৰু তালৈ কঠিন দৃষ্টি কৰা। তাতে সেয়ে অৱৰোধৰ অৱস্থাত পৰিব আৰু তুমি তাক অৱৰোধ কৰিবা। ইজৰাইলৰ বংশৰ কাৰণে এয়ে চিন হ'ব। তাৰ বাহিৰে তুমি বাওঁকাষে শুই তাৰ ওপৰত ইজৰাইলৰ বংশৰ অপৰাধৰ ভাৰ ৰাখা। তুমি সেই কাষে হোৱা দিনৰ সংখ্যা অনুসাৰে তুমি তেওঁলোকৰ অপৰাধ ববা, কিয়নো মই তেওঁলোকৰ অপৰাধৰ বছৰৰ সংখ্যা তোমাৰ কাৰণে কেতবোৰ দিনৰ সংখ্যা কৰিলোঁ, অৰ্থাৎ 390 দিন কৰিলোঁ। এইদৰে তুমি ইজৰাইলৰ বংশৰ অপৰাধ ববা। যেতিয়া তুমি এইদৰে এই দিনবোৰ সম্পূৰ্ণ কৰিবা, তাৰ পাছত দ্বিতীয়বাৰৰ বাবে আকৌ সোঁকাষে শুবা আৰু 40 দিনলৈকে যিহুদা বংশৰ অপৰাধ ববা। মই এক এক বছৰ তোমাৰ কাৰণে এক এক দিন কৰিলোঁ। তুমি বাহু উদং কৰি জিৰচালেমৰ অৱৰোধলৈ স্থিৰ দৃষ্টি কৰি তাৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰিবা, কাৰণ চোৱা, মই ৰছীৰে তোমাক বান্ধিম, তাতে তোমাৰ অৱৰোধৰ দিন তুমি সম্পূৰ্ণ নকৰালৈকে এক কাষৰ পৰা আন কাষলৈ বাগৰিব নোৱাৰিবা। আৰু তুমি নিজৰ বাবে ঘেঁহু, যব, মাহ, মচুৰ, বজৰা আৰু জনৰা লৈ এটা পাত্ৰত ৰাখি তাৰে পিঠা বনোৱা। তুমি কাটি হৈ শুই থকা দিনৰ সংখ্যা অনুসাৰে 390 দিন তাক ভোজন কৰিবা। ভোজনৰ আহাৰ তুমি ভোজন কৰিবা আৰু প্ৰতিদিনে 20 চেকল জোখৰ আহাৰ খাবা। তুমি সময়ে সময়ে ইয়াক ভোজন কৰিবা আৰু তুমি পানী জোখ কৰি লৈ এক হীনৰ 6 ভাগৰ এভাগ পানী পান কৰিবা। আৰু তুমি যব পিঠাৰ দৰে তাক তৈয়াৰ কৰি ভোজন কৰিবা আৰু তেওঁলোকৰ চকুৰ আগতে মানুহৰ পৰা বাহিৰ হোৱা বিস্তাৰে তাক তাও দিবা। জিহুৱাই পুনৰ ক'লে, যি জাতিবোৰৰ মাজলৈ মই এই ইজৰাইল সন্তানসকলক খেদিম, সেই জাতিবোৰৰ মাজত তেওঁলোকে নিজ নিজ আহাৰ এইদৰে অখুচিকৈ খাব। তেতিয়া মই ক'লো, হাই হাই প্ৰভু জিহুৱা, চোৱা, মোৰ প্ৰাণ অখুচিৰ কৰা নাই, কিয়নো মই ল'ৰাকালৰে পৰা আজিলৈকে নিজে মৰা বা জন্তুৱে চিৰা একোকে খোৱা নাই, নাইবা ঘিনলগীয়া মাংস মোৰ মুখত কেতিয়াও সোমোৱা নাই। তেতিয়া তেওঁ মোক ক'লে, মই মানুহৰ বিস্তাৰ সলনি তোমাক গোবৰ দিলোঁ, তুমি তাৰে নিজৰ পিঠা তাও দি তৈয়াৰ কৰিবা। ইয়াৰ উপৰিও তেওঁ মোক ক'লে, হে মনুষ্য সন্তান, চোৱা, মই জিৰচালেমত অন্ন ৰূপ লাখুটি ভাঙিম, তেওঁলোকে পিঠা আৰু পানীৰ অভাৱত পৰিবৰ বাবে আৰু পৰস্পৰে আচৰিত হৈ তেওঁলোকৰ অপৰাধত ক্ষীণাই যাবৰ বাবে তেওঁলোকে সাৱধানেৰে জুখি জুখি পিঠা খাব আৰু আচৰিত হৈ জুখি জুখি পানী পান কৰিব।